এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনত তৃতীয়বাৰৰ বাবে এন ডি এৰ শাসনৰ সূচনা কৰি নতুন চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনাইছে। বিজেপি নেতৃত্বাধীন এন ডি এ বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক নেতা হিচাপে বাছনি কৰাৰ পাছত তেওঁ কালি মিত্ৰজোঁটৰ নেতাসকলৰ সৈতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ওচৰত আনুষ্ঠানিকভাৱে চৰকাৰ গঠনৰ দাবী জনায়। ডঃ শৰ্মাই লোকভৱনত ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰি নৱনিৰ্বাচিত 102গৰাকী বিধায়কৰ স্বাক্ষৰ সম্বলিত প্ৰস্তাৱ দাখিল কৰে। ডঃ শৰ্মাৰ সৈতে কেন্দ্ৰীয় পৰ্যবেক্ষক জে পি নাড্ডা আৰু নায়ব সিং ছাইনিও উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনাড্ডাই কয় যে নিৰ্বাচনৰ ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক নীতিৰ প্ৰতি জনসাধাৰণৰ সমৰ্থনকে প্ৰতিফলিত কৰিলে। তেওঁ লগতে অসমত কেন্দ্ৰৰ জনকল্যাণমূলক আঁচনিসমূহ সফলভাৱে ৰূপায়ণ কৰাৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশংসা কৰে।
जिस तरीके से हेमंत बिस्व शर्मा जी ने असम को एक डबल इंजन की सरकार के रूप में केंद्र सरकार के जो विकास के लिए आए हुए आयाम में जो मदद की गई उसको धरती पर क्रियान्वित करने में बहुत बड़ा योगदान है। इसलिए मैं हेमंत बिस्व शर्मा जी की भी सरकार की भूरी भूरी प्रशंसा करते हुए उनको भी बधाई देता हूँ और उनकी तरफ से भी असम की जनता को धन्यवाद देता हूँ।
राज्यखनत नतुन मंत्रिसभाय काइलै शपथ ग्रहण करिब। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱাব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত হ'বলগীয়া শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা এন ডি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ৰাজ্যিক বিজেপিৰ সূত্ৰই প্ৰকাশ কৰিছে। ইপিনে এই শপতগ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জনোৱা মতে কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে জি এছ ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিছ লেনৰ লগতে বতাহগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ ৰাস্তাৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই, বশিষ্ঠ পথ আৰু শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব। ৰাজ্যৰ 5গৰাকী বিশিষ্ট সাহিত্যিকলৈ 2025 বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান আগবঢ়োৱা হৈছে। অহা 16 মে'ত গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত হ'বলগীয়া এটা অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে সাহিত্য সভাৰ সাংবিধানিক এই সন্মান এইবাৰ ধেমাজিৰ বিশিষ্ট গৱেষক, চিত্ৰকৰ, লেখক ডঃ পুষ্প গগৈ, ডিব্ৰুগড়ৰ চাহ খেতিয়ক তথা সাহিত্যিক দেৱী প্ৰসাদ বাগৰদিয়া, নগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা সাহিত্যিক উপেন্দ্ৰ বৰকটকী, গুৱাহাটীৰ বিশিষ্ট সাহিত্যিক তথা জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা আৰু বঙাইগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, বিশিষ্ট লেখক, কবি তথা গৱেষক নোমল মহাত্তালৈ আগবঢ়োৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 2025 বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাৰ শিতানত শোণিতপুৰ জিলাৰ নিউ নপাম গাঁও পঞ্চায়তে শ্ৰেষ্ঠ গাঁও পঞ্চায়তৰ নানাজী দেশমুখ সৰ্বোত্তম পঞ্চায়তৰ বহনক্ষম বিকাশ পুৰস্কাৰ লাভ কৰিছে। দেশৰ বিভিন্ন প্ৰান্তৰ আন 41খন পঞ্চায়তকো এই সন্মানৰ বাবে বাছনি কৰা হৈছে। একেদৰে নগাঁৱৰ জুমৰমূৰ গাঁও পঞ্চায়তে স্বচ্ছ আৰু সেউজ পঞ্চায়তৰ সন্মান লাভ কৰিছে। ডিব্ৰুগড় জিলাৰ হুগ্ৰীজান গাঁও পঞ্চায়তে স্বনিৰ্ভৰশীল আন্তঃগাঁথনি শিতানত ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰিত ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।